আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী চক্ৰৱৰ্তী। বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে বিটিআৰত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। ৰাজনৈতিক দলসমূহে পৰ্যায়ক্ৰমে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছত প্ৰচাৰে বিশেষত্ব লাভ কৰিছে। অৱশ্যে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হোৱাসকলৰ মাজত ক্ষোভৰ সৃষ্টি হোৱাত দলীয় নেতাৰ বিৰুদ্ধে মুকলি বিদ্ৰোহো আৰম্ভ হৈছে। মিত্ৰ দল ইউ পি পি এলৰ সৈতে বন্ধুত্বপূৰ্ণভাৱে প্ৰতিদ্বন্দ্বিতা কৰা বুলি ঘোষণা কৰা বিজেপিয়ে কালি সন্ধিয়া দলৰ 28জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি এখন সংবাদমেলযোগে প্ৰথমখন প্ৰাৰ্থী তালিকা ৰাজহুৱা কৰাৰ লগতে আজি বিজেপিৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰা হ'ব বুলি সদৰি কৰিছে। সভাপতি শ্ৰীশইকীয়াই প্ৰকাশ কৰা মতে দলৰ নিৰ্বাচন সমিতিয়ে বি টি আৰৰ প্ৰতিটো সমষ্টিত বিজেপিৰ সাংগঠনিক শক্তি, জয়ৰ সম্ভাৱনা, ৰাজনৈতিক দৃষ্টিকোণ তথা সমীকৰণৰ সকলো কথা বিবেচনা কৰি প্ৰথমখন প্ৰাৰ্থী তালিকা চূড়ান্ত কৰে। কংগ্ৰেছ দলে কালি পুনৰ 9টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা ঘোষণা কৰে। দলটোৱে ইতিমধ্যে 40টা সমষ্টিৰ বাবে প্ৰাৰ্থী চূড়ান্ত কৰি তেওঁলোকৰ নাম ৰাজহুৱা কৰিছে। ইপিনে ইউ পি পি এল দলে কালি 16টা পৰিষদীয় সমষ্টিৰ বাবে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে। দলটোৱে প্ৰথমখন তালিকাত প্ৰকাশ কৰা 18জন প্ৰাৰ্থীকে ধৰি বৰ্তমানলৈকে মুঠ 37জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। অসম গণ পৰিষদ দলেও কালি বি টি আৰ নিৰ্বাচনৰ 4টা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। বি পি এফে কালি সন্ধিয়া দলৰ তৃতীয়খন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। এই তালিকা অনুসৰি 14নম্বৰ চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিত বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা দলটোৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ৰাইজৰ দলে এই নিৰ্বাচনৰ বাবে 4জনীয়া প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে। দলটোৱে দিহিৰা, মুছলপুৰ, খালিংদুৱাৰ আৰু মাদিবাৰী সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। উল্লেখযোগ্য যে বি টি আৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্ত পৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ত 3টা প্ৰকল্প উদ্বোধন কৰিব। শ্ৰীসোণোৱালে ডিব্ৰুগড় হনুমান বক্স সুৰজমল কানয় মহাবিদ্যালয়ৰ ডঃ যোগীৰাজ বসু বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ভৱন উদ্বোধন কৰিব। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰৰ সাংসদ পুঁজিৰে নিৰ্মাণ কৰা এটা শৰীৰ চৰ্চা কেন্দ্ৰ আৰু খোৱাপানীৰ প্ৰকল্প উদ্বোধন কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি ডিব্ৰুগড়ত পি এম স্বনিধি আঁচনি শীৰ্ষক এটা অনুষ্ঠানত অংশ লৈ কয় যে এই আঁচনিৰ মূল লক্ষ্য হৈছে পদপথৰ ব্যৱসায়ীসকলক সকাহ দিয়াৰ উপৰিও মহিলা সবলীকৰণৰ পথ প্ৰশস্ত কৰা। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত সকলো স্তৰৰ ৰাইজে বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে লাভান্বিত হৈ বিকশিত আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ যাত্ৰাৰ অংশীদাৰ হৈছে। শ্ৰীসোণোৱালে পি এম স্বনিধি আঁচনিৰ সুবিধা লাভ কৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সৈতেও মত বিনিময় কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কালি জিলাখনৰ মিলন নগৰত এটা জন ঔষধি কেন্দ্ৰ মুকলি কৰে। তেওঁ কয় যে জনসাধাৰণক সুলভ মূল্যত জেনেৰিক ঔষধ যোগান ধৰাৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰীয়ে ভাৰতীয় জন ঔষধি পৰিযোজনাৰ অধীনত এই কেন্দ্ৰসমূহ আৰম্ভ কৰা হৈছে। বৰ্তমান দেশত 17,000 এনে কেন্দ্ৰই জনসাধাৰণক সুলভ মূল্যত ঔষধ প্ৰদান কৰি আহিছে বুলি শ্ৰীসোণোৱালে উল্লেখ কৰে। বৃত্তিমুখী শিক্ষা আৰু প্ৰশিক্ষণৰ ৰাষ্ট্ৰীয় আয়োগে উত্তৰ পূৰ্বাঞ্চলৰ বাবে কাইলৈ গুৱাহাটীত এখন কৰ্মশালাৰ আয়োজন কৰিছে। খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত হ'বলগীয়া এই কৰ্মশালাত অসমৰ উপৰিও অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিকিম আৰু ত্ৰিপুৰাৰ প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিব। আকাশবাণী গুৱাহাটীৰ প্ৰাক্তন বাতৰি পঢ়োতা গোলাপ শইকীয়াৰ পঞ্চম মৃত্যুবাৰ্ষিকী উপলক্ষে আন আন বছৰৰ দৰে এইবাৰো বাতৰি বিভাগৰ তৰফৰ পৰা এখন অনলাইন বাতৰি পঢ়া প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। অষ্টম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ ভাষা হ'ব অসমীয়া আৰু সময় 1 মিনিট নিৰ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সাম্প্ৰতিক ঘটনাৱলী সম্পৰ্কত সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি আকাশবাণীৰ বাবে উপযুক্ত ৰূপত মোবাইল ফোন অথবা অডিঅ' ৰেকৰ্ডাৰত ৰেকৰ্ড কৰি MP3 ৰূপত 9716680996 9864 3931355 আৰু 9619686599 নম্বৰত হোৱাটছএপত পঠিয়াব লাগিব। 24 ছেপ্টেম্বৰৰ সন্ধিয়া 6 বজাৰ ভিতৰত লাভ কৰা হোৱাটছএপ বাৰ্তাহে প্ৰতিযোগিতাৰ বাবে বিবেচনা কৰা হ'ব। ইয়াৰ বাহিৰে আন কোনো ধৰণে দিয়া বাতৰিৰ বাৰ্তা গ্ৰহণযোগ্য নহ'ব। বিজয়ী প্ৰতিযোগীসকলক পুৰস্কাৰ আৰু প্ৰমাণপত্ৰৰে সন্মানিত কৰা হ'ব আৰু প্ৰথম বিবেচিত 3টা বাতৰি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰিত প্ৰচাৰ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।